আকাশবাণী গুৱাহাটী। এতিয়া শুনক, আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ।
প্ৰিয় দেশবাসী, নমস্কাৰ। আকৌ এবাৰ মনৰ কথা কোৱাৰ সুবিধা গ্ৰহণ কৰিছো। মোৰ বাবে মন কী বাত অকল এটা কামেই নহয়, ইয়াৰ জৰিয়তে মই আপোনালোকৰ লগত ভাৱৰ আদান প্ৰদান কৰিবলৈ উৎসুক হৈ থাকোঁ আৰু ইয়াৰ মাধ্যমেৰে সমগ্ৰ দেশৰ সকলোৰে লগত সম্পৰ্ক স্থাপন কৰিব পাৰি মই আনন্দিত হওঁ। সন্ধিয়া 8 বজাত এই মন কী বাতক আঞ্চলিক ভাষাত প্ৰচাৰ কৰাৰ বাবে মই আকাশবাণীৰ ওচৰত কৃতজ্ঞ। আৰু এটা কথাত মই আনন্দ অনুভৱ কৰোঁ যে মোৰ কথা শুনাসকলে পিছত চিঠিৰে, টেলিফোনেৰে, মাই গভ ৱেবছাইটেৰে, নৰেন্দ্ৰ মোদী এপছেৰে নিজৰ নিজৰ মনোভাৱ প্ৰকাশ কৰি মোলৈ পঠিয়াইছে। আপোনালোকৰ বিভিন্ন কথাই মোক প্ৰশাসনৰ কামত সহায় কৰিছে। জনকল্যাণৰ দৃষ্টিৰে চৰকাৰখন কিমান সক্ৰিয় হ'ব লাগে, জনকল্যাণৰ কাম কিমান অগ্ৰাধিকাৰ দি কৰিব লাগে, এইবোৰ বিষয়ত আপোনালোকৰ সৈতে হোৱা বাৰ্তালাপে মোক বহুত সহায় কৰিছে। মই আশা কৰোঁ জনসাধাৰণৰ অংশগ্ৰহণেৰে পৰিচালিত হোৱা গণতন্ত্ৰক আৰু অধিক শক্তি যোগাব। গৰম দিনে দিনে বাঢ়ি গৈ আছে। কমিব বুলি আশা কৰা হৈছিল যদিও দিনে দিনে বাঢ়িয়েই আছে। মাজতে এবাৰ খবৰ আহিছিল মৌচুমী বতাহৰ আগমনত এসপ্তাহ বিলম্ব ঘটিব, তেতিয়া চিন্তা আৰু বাঢ়ি গৈছিল। আমাৰ দেশখনৰ প্ৰায় সকলোৱে এই উষ্ণতা অনুভৱ কৰে। এই উত্তপ্তভাৱে কেতিয়াবা আকাশকো স্পৰ্শ কৰিবলৈ বিচাৰে। পশু পক্ষী মানুহ প্ৰতিটো প্ৰাণীয়েই শংকিত হৈ পৰে। পৰিৱেশজনিত কাৰণতেই এই সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। অৰণ্য কমি গৈ আছে, গছ কটা হৈয়ে আছে, আৰু এইদৰেই মানৱ জাতিয়ে নিজেই প্ৰস্তুত কৰিছে প্ৰকৃতি বিনাশৰ পথ। 5 জুন বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বতে পৰিৱেশ প্ৰসংগৰ চৰ্চা চলিব, চিন্তা ভাৱনা কৰা হ'ব। ৰাষ্ট্ৰসংঘই এইবাৰৰ পৰিৱেশ দিৱসৰ প্ৰতিপাদ্য বিষয় হিচাপে নিৰ্বাচন কৰিছে জিৰ' টলাৰেন্স ফৰ ইলিগেল ৱাইল্ড লাইফ ট্ৰেড। এই বিষয়ত আলোচনাটো হ'বই, কিন্তু আমি গছ গছনিৰ কথাও চিন্তা কৰিব লাগিব, জলসম্পদৰ কথা চিন্তা কৰিব লাগিব, আলোচনা কৰিব লাগিব কেনেকৈ বৃদ্ধি হ'ব আমাৰ অৰণ্যৰাজিৰ। আমি চাব লাগিব কিছুদিনৰ আগতে উত্তৰাখণ্ড, হিমাচল, জম্মু কাশ্মীৰ আৰু হিমালয়ৰ অংশবিশেষত অৰণ্যত যি জুই লাগিছিল তাৰ কাৰণ আছিল অৰণ্যত পৰি ৰোৱা শুকান পাতবোৰ। সামান্য অসাৱধানতাৰ কাৰণে ডাঙৰ অগ্নিকাণ্ড হ'ব পাৰে, বনজুই ব্যাপক হাৰত বিয়পি যাব পাৰে। সেইবাবেই অৰণ্যক বচোৱা, পানী সংৰক্ষণ কৰা এইবোৰ আমাৰ আটাইৰে দায়িত্ব হোৱা উচিত। যি 11খন ৰাজ্যত খৰাঙৰ সমস্যা আছিল সেই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ সুবিধা পাইছিলোঁ। উত্তৰ প্ৰদেশ, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, উৰিষ্যা, এই ৰাজ্যকেইখনৰ এখন পৰম্পৰাগত সভা পাতিব পাৰিলোহেঁতেন কিন্তু নকৰিলোঁ। মই প্ৰতিখন ৰাজ্যৰ লগতে বেলেগে বেলেগে আলোচনা কৰিলোঁ। একোখন ৰাজ্যৰ লগত 2-2.5 ঘণ্টাকৈ কথা পাতিলোঁ। ৰাজ্যখনৰ যি বক্তব্য আছিল পোনপটীয়াকৈ শুনিলোঁ। ৰাজ্য চৰকাৰৰ কিমান খৰচ হ'ল, ভাৰত চৰকাৰৰ কিমান খৰচ হ'ল, এইবোৰ কথা নিয়াৰিকৈ আলোচনা কৰা হ'ল। আমাৰ ভাৰত চৰকাৰৰ বিষয়াসকলৰ বাবেও আশ্চৰ্য আছিল কেইবাখনো ৰাজ্যই খুব ভাল প্ৰয়াস কৰিছে পানীৰ বিষয়ত, পৰিৱেশৰ বিষয়ত, খৰাং সমস্যাৰ সমাধান কৰাত, জন্তুবিলাকৰ কাৰণে, সমস্যা জৰ্জৰিত মানুহৰ বাবে, আৰু আচলতে এক প্ৰকাৰ সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্তৰৰ যি দলৰে চৰকাৰ নাথাকক লাগিলে এই উপলব্ধি হৈছে যে এই সমস্যাৰ দীৰ্ঘ সময়জোৰা পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ স্থায়ী সমাধান কি হ'ব, কাৰ্যগত সমাধান কি হ'ব, সেই বিষয়তো ধ্যান আছিল। মোৰ বাবে সেয়া আছিল এক প্ৰকাৰৰ শিকন অভিজ্ঞতা বা লাৰ্ণিং এক্সপেৰিয়েঞ্চ। আৰু মই আমাৰ নীতি আয়োগক কৈছোঁ য'ত যি ধৰণেৰে খুব উৎকৃষ্ট কাম হৈছে তাক অন্য ৰাজ্যসমূহতো কিদৰে কাৰ্যকৰী কৰিব পাৰি সেই বিষয়তো কিছু চিন্তা কৰাৰ দৰকাৰ। কিছুমান ৰাজ্যই, বিশেষকৈ অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটে প্ৰযুক্তি অৰ্থাৎ টেকন'লজিৰ ভৰপূৰ প্ৰয়োগ কৰিছে। মই বিচাৰিম যে অনাগত সময়ত নীতি আয়োগৰ দ্বাৰা হোৱা সফল প্ৰয়াসক বাকী ৰাজ্যসমূহতো কাৰ্যকৰী কৰা হওক। এনে সমস্যাসমূহৰ সমাধানত জনগণৰ অংশগ্ৰহণ সফলতাৰ অন্যতম আধাৰ হিচাপে বিবেচিত হয়। আৰু তাত যদিহে সঠিক পৰিকল্পনা কৰা হয়, উপযুক্ত প্ৰযুক্তিৰ প্ৰয়োগ হয় আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হয়, তেন্তে উত্তম ফলাফল সম্ভৱপৰ হ'ব বুলি মোৰ বিশ্বাস। খৰাং ব্যৱস্থাপনা, জল সংৰক্ষণ আদিক লৈ বিন্দু বিন্দু পানী ৰক্ষাৰ বাবে, কাৰণ মই সদায় বিশ্বাস কৰোঁ পানী পৰমাত্মাৰ প্ৰসাদ। যেনেকৈ আমি মন্দিৰলৈ যাওঁ, কোনোৱে আমাক প্ৰসাদ দিয়ে আৰু যদি তাৰ পৰা অলপমানো প্ৰসাদ মাটিত পৰি যায় তেন্তে আমাৰ মনত ক্ষোভ হয়। আমি পৰি যোৱা প্ৰসাদখিনি তুলি লওঁ আৰু পাঁচবাৰমান পৰমাত্মাৰ ওচৰত ক্ষমা বিচাৰোঁ। এই পানীও পৰমাত্মাৰে প্ৰসাদ। এটা টোপালো যদি নষ্ট হয় আমি কষ্ট পোৱা উচিত, আৰু সেইবাবে জল সঞ্চয় বা জল সংৰক্ষণো সিমানেই মহত্বপূৰ্ণ, জলসিঞ্চনো সিমানেই মহত্বপূৰ্ণ। আৰু সেইবাবেই পাৰ ড্ৰপ মোৰ ক্ৰপ মাইক্ৰ' ইৰিগেশ্যন, অৰ্থাৎ প্ৰতি টোপাল শস্য জীপাল ক্ষুদ্ৰ জলসিঞ্চন, কমতকৈ কম পানীৰে হোৱা ফচল। এতিয়াতো আনন্দৰ কথা যে কেইবাখনো ৰাজ্যত কুঁহিয়াৰৰ খেতিয়কে ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগ কৰিছে, কোনো কোনো ঠাইত ড্ৰিপ ইৰিগেশ্যন অৰ্থাৎ টোপাল টোপাল জলসিঞ্চনৰ প্ৰয়োগ কৰিছে, কোনোৱে স্প্ৰিংকলাৰ জলসিঞ্চন কৰিছে। মই ৰাজ্যসমূহৰ লগত বহিলোঁ, দেখিলোঁ কিছুমান ৰাজ্যই ধানৰ বাবেও চাউলৰ যি খেতি কৰে তেওঁলোকেও সফলতাৰে ড্ৰিপ ইৰিগেশ্যনৰ প্ৰয়োগ কৰিছে আৰু ইয়াৰ ফলত তেওঁলোকৰ ফচল অধিক হৈছে, পানীও ৰাহি হ'ল আৰু শ্ৰমো কম হ'ল। এই ৰাজ্যসমূহৰ পৰা মই যেতিয়া শুনিলোঁ বহুত ৰাজ্য এনে আছে যিসমূহে বহুত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে, বিশেষকৈ মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাট। তিনিওখন ৰাজ্যই ড্ৰিপ ইৰিগেশ্যনৰ ক্ষেত্ৰত খুব ডাঙৰ কাম কৰিছে আৰু তেওঁলোকৰতো প্ৰচেষ্টাই হৈছে প্ৰতি বছৰে 2-3 লাখ হেক্টৰ ভূমি ক্ষুদ্ৰ জলসিঞ্চনৰ সৈতে যুক্ত হওক। এই অভিযান যদি সকলো ৰাজ্যলৈকে বিয়পি পৰে তেন্তে খেতিত যথেষ্ট লাভ হ'ব, পানীৰো সঞ্চয় হ'ব। আমাৰ তেলেংগানাৰ ভাতৃসকলে মিছন ভাগীৰথীৰ দ্বাৰা গোদাৱৰী আৰু কৃষ্ণা নদীৰ জলৰাশিৰ খুব উত্তম প্ৰয়োগ কৰাৰ প্ৰয়াস কৰিছে। অন্ধ্ৰপ্ৰদেশৰ নিৰু প্ৰগতি মিছন, তাতো প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ভূভাগৰ জলৰাশিৰ পুনৰ ব্যৱহাৰ অৰ্থাৎ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জিঙৰ প্ৰয়াস। মহাৰাষ্ট্ৰই যি গণ আন্দোলন গঢ়ি তুলিছে তাত জনতাই ঘামো বোৱাইছে, ধনো ভাঙিছে। জলযুক্ত শিবিৰ অভিযান, সঁচাকৈয়ে এই আন্দোলনে মহাৰাষ্ট্ৰক ভৱিষ্যতৰ জল সংকটৰ পৰা উদ্ধাৰ কৰিব বুলি মই অনুভৱ কৰোঁ। ছত্তীশগড়ে লোক স্বৰাজ জল স্বৰাজ অভিযান চলাইছে, মধ্যপ্ৰদেশে বলৰাম পুখুৰী যোজনা, প্ৰায় 22,000 পুখুৰী, ই সৰু সংখ্যা নহয়, সেই কাম চলি আছে। তেওঁলোকৰ কপিলধাৰা নাদ বা কুঁৱা আঁচনি। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পানী সংৰক্ষণ অভিযান। কৰ্ণাটকত কল্যাণী আঁচনিৰ ৰূপত নাদসমূহক পুনৰ্জীৱিত কৰাৰ দিশত কাম আৰম্ভ কৰা হৈছে। ৰাজস্থান আৰু গুজৰাট, য'ত বেছি পুৰণি ৱাবৰিসমূহ আছিল, সেইবোৰক জল মন্দিৰৰূপে পুনৰ্জীৱিত কৰিবলৈ এটা ডাঙৰ অভিযান আৰম্ভ কৰা হৈছে। ৰাজস্থানে মুখ্যমন্ত্ৰী পানী স্বাৱলম্বন অভিযান আৰম্ভ কৰিছে। ঝাৰখণ্ড এনেই অৰণ্য অঞ্চল, কিন্তু কিছুমান অঞ্চল আছে য'ত পানীৰ সমস্যা আছে। ঝাৰখণ্ডত চেক ডেমৰ ডাঙৰ অভিযান আৰম্ভ হৈছে। তেওঁলোকে পানী আৱদ্ধ কৰাৰ দিশত বিভিন্ন প্ৰয়োগ আৰম্ভ কৰিছে। কিছুমান ৰাজ্যই নদীসমূহত সৰু সৰু বান্ধ সাজি 10-10, 20-20 কিলোমিটাৰ পানী আবদ্ধ কৰি ৰখাৰ দিশত অভিযান আৰম্ভ কৰিছে। এয়া এক অত্যন্ত সুখপ্ৰদ অনুভৱ। মই দেশবাসীক ক'ব খোজোঁ, জুন, জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ আমি থিৰাং কৰোঁ, এটোপাল পানীও আমি নষ্ট নকৰোঁ। এতিয়াৰে পৰা ঠিক কৰোঁ পানী সংৰক্ষণৰ স্থান ক'ত হ'ব পাৰে, পানীক আবদ্ধ ক'ত ক'ত কৰিব পৰা যাব পাৰে। ভগৱানেতো আমাক প্ৰয়োজন অনুসৰি পানী দিছে, প্ৰকৃতিয়ে আমাৰ আৱশ্যকতা পূৰাইছে। কিন্তু আমি যদি বহুত পানী দেখি অসাৱধান হওঁ আৰু যেতিয়া পানীৰ ঋতু সমাপ্ত হ'ব তেতিয়া পানী নোহোৱাৰ বাবে অস্থিৰ হওঁ, সেয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? আৰু এই পানী কেৱল কৃষকৰ বিষয় নহয়, এয়া গাঁও, নিশ্চয়জন, শ্ৰমিক, কৃষক, নগৰীয়া, গাঁওবাসী, ধনী, দুখীয়া, এই সকলোৰে সৈতে জড়িত বিষয়। আৰু সেয়ে বৰ্ষা ঋতু আহিবলৈ লৈছে, এয়া আমাৰ এক প্ৰাথমিকতা হওক। আৰু এইবাৰ আমি যেতিয়া দীপান্বিতা উদযাপন কৰিম তেতিয়া এই কথা ভাবি আনন্দ লভিম যে আমি কিমান পানী সংৰক্ষণ কৰিলোঁ। আপুনি দেখিব আমাৰ আনন্দ অনেক গুণে বৃদ্ধি পাব। পানীত সেই শক্তি আছে, আপুনি যিমানেই ভাগৰুৱা হৈ নাহক কিয় মুখমণ্ডলত সামান্য পানী ছটিয়াই দিয়ক, কিমান সতেজ অনুভৱ কৰা যায়। আমি যিমানেই ভাগৰুৱা নহওঁ কিয়, কিন্তু যেতিয়া আমি বিশাল হ্ৰদ এটা দেখোঁ, সাগৰৰ পানী দেখোঁ, তেতিয়া এক বিশালতাৰ অনুভৱ হয়। পৰমাত্মাই দিয়া এয়া এক অমূল্য ৰত্নভাণ্ডাল। কেৱল মনেৰে সামান্যভাৱে ইয়াৰ সৈতে জড়িত হওক, পানী সংৰক্ষণ কৰক, পানীৰ গুণগান কৰক, সঞ্চয় কৰক, জলসিঞ্চন প্ৰণালীক আধুনিক কৰক। এই কথা আজি মই বৰ আগ্ৰহেৰে সৈতে কৈছোঁ। এই ঋতুক যাবলৈ দিব নালাগে। আহিবলগীয়া 4 মাহ প্ৰতি টোপাল পানীৰ বাবে পানী সংৰক্ষণ অভিযান চলাব লাগিব। আৰু এইটো কেৱল চৰকাৰৰ নহয়, ৰাজনীতিকৰো নহয়, এয়া জনসাধাৰণৰ কাম। মিডিয়াই বিগত দিনবোৰত পানীৰ সমস্যাৰ বিস্তৃত বিৱৰণ দিছে। মই আশা কৰিছোঁ মিডিয়াই পানী সংৰক্ষণৰ ক্ষেত্ৰতো জনসাধাৰণক পথ নিৰ্দেশনা দিব, অভিযান চলাব আৰু পানীৰ সমস্যাৰ পৰা চিৰদিন মুক্তিৰ বাবে মিডিয়াও অংশীদাৰ হ'ব। মই তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, আমি আধুনিক ভাৰত গঢ়িব লাগিব। আমি ট্ৰান্সপাৰেণ্ট ভাৰত গঢ়িব লাগিব। আমি বহুত ব্যৱস্থাক ভাৰতবৰ্ষৰ ইটো কোণৰ পৰা সিটো কোণলৈ সমান ৰূপত বিস্তাৰিত কৰিব লাগিব। সেয়ে আমি আমাৰ পুৰণা স্বভাৱো কিছু সলাব লাগিব। আজি মই এনে এটি বিষয় স্পৰ্শ কৰিব খুজিছোঁ য'ত যদি আপোনাসৱে মোক সহায় কৰে, তেন্তে আমি সেই দিশে সফলতাপূৰ্বক আগবাঢ়িব পাৰোঁ। আমি প্ৰত্যেকেই জানো, আমাক বিদ্যালয়ত পঢ়োৱা হৈছিল যে এনে এক সময় আছিল যেতিয়া মুদ্ৰা নাছিল, কাগজৰ নোট নাছিল, তেতিয়া বিনিময় প্ৰথা প্ৰচলিত আছিল। আপোনাক যদি পাচলিৰ প্ৰয়োজন, বিনিময়ত আপুনি সম পৰিমাণৰ ঘেঁহু দিয়ক। আপোনাক নিমখ লাগে, বিনিময়ত সম পৰিমাণৰ পাচলি দিয়ক। বিনিময় প্ৰথাৰেই ব্যৱসায় চলিছিল। লাহে লাহে মুদ্ৰা আহিল, নোট আহিল, কিন্তু এতিয়া সময়ৰ পৰিৱৰ্তন ঘটিছে। সমগ্ৰ বিশ্ব কেচলেছ অৰ্থাৎ নগদ ৰহিত সমাজৰ দিশে আগবাঢ়িছে। ইলেক্ট্ৰনিক টেকন'লজিকেল ব্যৱস্থাৰে আমি টকা পাবও পাৰোঁ, দিবও পাৰোঁ, বস্তু কিনিবও পাৰোঁ, বিলো পৰিশোধ কৰিব পাৰোঁ। ইয়াৰ দ্বাৰা জেপৰ পৰা মানিবেগ চুৰি হোৱাৰ প্ৰশ্নও উঠিব নোৱাৰে। হিচাপ ৰখাৰো কোনো চিন্তা নাই, নিজে নিজেই হিচাপ হৈ যাব। আৰম্ভণিতে কিছু কঠিন যেন লাগিব, কিন্তু এবাৰ অভ্যাস হৈ গ'লে এই ব্যৱস্থা সহজ সৰল যেন লাগিব। আৰু ইয়াৰ সম্ভাৱনা এইবাবেই আছে যে আমি ইমান দিনে যি প্ৰধানমন্ত্ৰী জন ধন আঁচনিৰ অভিযান চলালোঁ, দেশৰ প্ৰায় প্ৰতিটো পৰিয়ালৰেই বেংক একাউণ্ট খোল খালে। দ্বিতীয়তে আধাৰ নম্বৰো হৈ গ'ল আৰু মোবাইল ফোনটো প্ৰায় প্ৰতিজন ভাৰতবাসীৰ এতিয়া হাতে হাতে। তেনেহ'লে জন ধন, আধাৰ আৰু মোবাইল, জে এ এম, এতিয়া ইয়াৰ সংমিশ্ৰণ ঘটাই আমি কেচলেছ অৰ্থাৎ নগদ ৰহিত সমাজৰ দিশে আগবাঢ়িব পাৰোঁ। আপুনি নিশ্চয় মন কৰিছে জন ধন একাউণ্টৰ লগত ৰূপে কাৰ্ড দিয়া হৈছে। আগত দিনবোৰত এই কাৰ্ড ক্ৰেডিট আৰু ডেবিট এই দুয়োটা ৰূপতেই কামত আহিব। আৰু আজিকালিতো একেবাৰে সৰু এটা ইনষ্ট্ৰুমেণ্ট আহিছে যাক কোৱা হয় পইণ্ট অৱ চেইল, POS। ইয়াৰ সহায়ত আপুনি যাকেই পইচা দিব লগা আছে, আধাৰ কাৰ্ড, ৰূপে কাৰ্ড, আপুনি পইচা দিব পাৰে। জেপৰ পৰা টকা উলিওৱা, গন্তি কৰা এইবোৰৰ প্ৰয়োজনেই নাই। টকা লগত লৈ ফুৰাৰ কোনো প্ৰয়োজনেই নাই। ভাৰত চৰকাৰে যিবোৰ ইনিচিয়েটিভ লৈছে, উদ্যোগ লৈছে, ইয়াৰ এটা POSৰ দ্বাৰা কেনেকৈ টকা দিব পৰা হয়, কেনেকৈ টকা ল'ব পৰা যাব। দ্বিতীয় কাম আমি আৰম্ভ কৰিছোঁ, বেংক অন মোবাইল ইউনিভাৰ্চিয়েল পে'মেণ্ট ইণ্টাৰফেচ বেংকিং ট্ৰেঞ্জেকশ্যন, চমুকৈ UPI। ই নিয়ম সলাই পেলাব। আপোনাৰ মোবাইল ফোনৰ সহায়ত মানি ট্ৰেঞ্জেকশ্যন কৰাটো একেবাৰে সহজ হৈ পৰিব। আৰু আনন্দৰ কথা, NPCI আৰু বেংকসমূহে এই প্লেটফৰ্মক মোবাইল এপৰ দ্বাৰা লঞ্চ কৰাৰ দিশত কাম কৰি আছে। আৰু যদি ই হৈ যায়, তেনেহ'লেতো আপুনি ৰূপে কাৰ্ডখনো লগত ৰখাৰ প্ৰয়োজন নহ'ব। দেশত প্ৰায় 1,25,000 বেংকিং কৰেছপণ্ডেণ্ট হিচাপে যুৱক যুৱতীসকলক ভৰ্তি কৰা হৈছে। এক প্ৰকাৰ বেংক আপোনাৰ দুৱাৰদলিত। এই দিশত কাম অগ্ৰসৰ হৈছে। পোষ্ট অফিচসমূহকো বেংকিং সেৱাৰ ক্ষেত্ৰত সামৰি লোৱা হৈছে। এই ব্যৱস্থাসমূহক যদি আমি ব্যৱহাৰ কৰিবলৈ শিকোঁ আৰু অভ্যাস কৰোঁ, তেনেহ'লে আমাৰ কাৰেঞ্চিৰ প্ৰয়োজনেই নহ'ব। ব্যৱসায় নিজে নিজেই চলিব আৰু ইয়াৰ ফলত এক ট্ৰান্সপাৰেঞ্চি আহিব। 2 নম্বৰী ব্যৱসায় বন্ধ হৈ যাব, কলাধনৰ প্ৰভাৱ কম হৈ পৰিব। সেয়ে দেশবাসীক অনুৰোধ কৰিছোঁ, আমি আৰম্ভণি ঘটাওঁ। চাওক, এবাৰ যদি আৰম্ভ কৰোঁ, তেন্তে বহুত সৰলতাৰে সৈতে আমি আগবাঢ়িব পাৰিম। আজিৰ পৰা 20 বছৰ আগতে কোনে ভাবিছিল যে ইমানবোৰ মোবাইল ফোন আমাৰ হাতে হাতে হ'ব? লাহে লাহে অভ্যাস হৈ গ'ল। এতিয়াতো ইয়াৰ অবিহনে আমি চলিবই নোৱাৰো। হ'ব পাৰে এই কেচলেছ ছ'চাইটি, নগদৰহিত সমাজো এনে এটি ৰূপ ধাৰণ কৰিব, কিন্তু ই কম সময়ৰ ভিতৰত হ'লে বেছি ভাল হয়। মোৰ প্ৰিয় দেশবাসী, যেতিয়াই অলিম্পিক আৰম্ভ হয় আৰু যেতিয়া খেল আৰম্ভ হয়, তেতিয়া আমি মূৰ আফালিয়াই বহোঁ, গ'ল্ড মেডেল কিমান পিছত, ছিলভাৰ পালোনে নাই, ব্ৰঞ্জৰেই কাম চলাব লাগিব নেকি, এনে নানা ধৰণৰ ভাৱ আমাৰ মনত হয়। এটা কথা ঠিক যে খেলা ধূলাৰ ক্ষেত্ৰত আমাৰ সন্মুখত বহুখিনি প্ৰত্যাহ্বান আছে, কিন্তু দেশত এটা ক্ৰীড়াৰ পৰিৱেশ গঢ়ি উঠাৰ প্ৰয়োজন। ৰিঅ' অলিম্পিক আহি আছে, গতিকে ইয়াৰ বাবে আমাৰ খেলুৱৈসকলক উৎসাহিত কৰিব লাগে, তেওঁলোকৰ উদ্যম অটুট ৰাখিবলৈ আমি প্ৰত্যেকেই নিজ নিজ পদ্ধতিৰে কাম কৰি যাব লাগে। কোনোবাই গীত লিখক, কোনোৱে কাৰ্টুন সাজক, কোনোৱে শুভেচ্ছা পঠিয়াওক, কোনোবাই বিশেষ কোনো খেলক উৎসাহিত কৰক, মুঠতে সমগ্ৰ দেশে এটা ইতিবাচক ভূমিকা লওক, পৰিণাম যি হয় হ'ব। খেলততো হৰাজিকা থাকিবই, পুৰস্কাৰ আহিবও পাৰে নাহিবও পাৰে, কিন্তু দৃঢ়তা থাকিবই লাগিব। আৰু যেতিয়াই মই এই কথা কওঁ, তেতিয়াই মই আমাৰ ক্ৰীড়ামন্ত্ৰী শ্ৰীমান সৰ্বানন্দ সোণোৱালৰ কথা উল্লেখ কৰোঁ, যি কথা আপোনাসৱক মই ব্যক্ত কৰিব খুজিছোঁ। যোৱাটো সপ্তাহত আমি সকলোৱেই নিৰ্বাচনৰ ফলাফল কি হ'ব, অসমতনো ফলাফল কি হ'ব পাৰে, সেই কথাত ব্যস্ত আছিলোঁ। আৰু আমাৰ শ্ৰীমান সৰ্বানন্দই, যিজনে অসমত নিৰ্বাচনৰ কাম কাজত ব্যস্ত হৈ আছিল, নেতৃত্ব দিয়াত ব্যস্ত আছে, যি মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী, কিন্তু তেওঁ ভাৰত চৰকাৰৰ ক্ৰীড়ামন্ত্ৰীও। আৰু যেতিয়া মই গম পালোঁ, অত ব্যস্ততাৰ মাজতো তেওঁ গৈ পঞ্জাৱৰ পাটিয়ালা পালেগৈ। আপোনাসবে জানে, নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউট অৱ স্পৰ্টছ, চমুকৈ NIS, য'ত আমাৰ অলিম্পিকলৈ যাবলগীয়া ক্ৰীড়াবিদসকলৰ প্ৰশিক্ষণ চলি আছে, সকলোবোৰ তাতেই আছে। সোণোৱাল গৈ হঠাৎ তাত উপস্থিত হ'ল, খেলুৱৈসকল অবাক হ'ল। ক্ৰীড়া জগতৰ বাবেও ই আশ্চৰ্যকৰ, কিয়নো কোনেও ভবাই নাছিল যে ক্ৰীড়ামন্ত্ৰীয়ে তেওঁলোকৰ কথা ইমান চিন্তা কৰিব পাৰে। খেলুৱৈৰ বাবে কেনে ব্যৱস্থা কৰা হৈছে, আৱশ্যক অনুসৰি খেলুৱৈসকলক পুষ্টিকৰ খাদ্য যোগান ধৰা হৈছেনে নাই, ভাল ট্ৰেইনাৰ আছেনে নাই, প্ৰশিক্ষণৰ বাবে যন্ত্ৰপাতি ঠিকমতে যোগান ধৰা হৈছেনে নাই, এই সকলোবোৰ শ্ৰীমান সোণোৱালে পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিছিল, প্ৰতিজন খেলুৱৈৰ কথালৈ গৈ চাইছিল, খেলুৱৈসকলৰ সৈতে বিস্তাৰিত আলোচনা কৰিছিল, প্ৰশাসনৰ সৈতে কথা পাতিছিল, প্ৰশিক্ষকৰ সৈতে কথা পাতিছিল, অকল এয়াই নহয়, খেলুৱৈসকলৰ সৈতে আহাৰো গ্ৰহণ কৰিছিল। নিৰ্বাচনৰ ফলাফল আহোঁ আহোঁ, নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সম্ভাৱনাও প্ৰকট, কিন্তু তাৰ মাজতে যেতিয়া মোৰ সেইজন সতীৰ্থই ক্ৰীড়ামন্ত্ৰীৰ ৰূপত ইমানবোৰ কথা চিন্তা কৰে, তেতিয়া মোৰ খুব আনন্দ হয়। মোৰ বিশ্বাস, আমি সকলোৱেই এইদৰে খেলৰ মহত্ব বুজিবলৈ সক্ষম। খেলৰ জগতখনৰ সৈতে জড়িত অন্যান্য লোকৰ লগতে খেলুৱৈসকলক উৎসাহিত কৰক। এনে কৰিলে খেলুৱৈসকলে ভাবিব যে দেশৰ 125 কোটি জনসাধাৰণ তেওঁলোকৰ সৈতে আছে, গতিকে চিন্তা কিহৰ, মনোবল সুদৃঢ় হ'বই। যোৱাবেলি মই FIFA U17 বিশ্বকাপৰ কথা কৈছিলোঁ, আৰু সমগ্ৰ দেশৰ পৰা মোলৈ বিভিন্ন পৰামৰ্শ আহিছিল, আৰু আজিকালি মই লক্ষ্য কৰিছোঁ যে আমাৰ দেশত ফুটবলৰ এটা পৰিৱেশ সৃষ্টি হৈছে। কিছুমান লোকে নিজেই উদ্যোগ লৈ নিজৰ নিজৰ ফুটবল দল সৃষ্টি কৰিছে। নৰেন্দ্ৰ মোদী মোবাইল এপত মোলৈ হাজাৰ হাজাৰ পৰামৰ্শ আৰু উপদেশ আহিছে। হ'ব পাৰে বহুলোকে খেলা ধূলা নকৰে, কিন্তু দেশৰ হাজাৰ হাজাৰ লাখ লাখ যুৱক যুৱতী খেলৰ প্ৰতি আকৰ্ষিত, আৰু ই মোৰ বাবে সন্তোষৰ কথা। ক্ৰিকেটৰ প্ৰতি ভাৰতৰ যি আগ্ৰহ, সেই কথাটো আমি জানো, কিন্তু মই দেখিছোঁ ফুটবলৰ প্ৰতিও ইমান আগ্ৰহ। ইয়ে এক সুন্দৰ ভৱিষ্যতৰ সংকেত দিয়ে। সেই অনাগত দিনত ৰিঅ' অলিম্পিকত ভাগ ল'বলগীয়া আমাৰ পচন্দৰ সকলো খেলুৱৈৰ বাবে এক উৎসাহভৰা পৰিৱেশ সৃষ্টি কৰোঁ আহক। সকলো কথাকে জয় আৰু পৰাজয়েৰে জুখিব নালাগে, স্পৰ্টছমেন স্পিৰিটেৰে ভাৰতে বিশ্বত নিজৰ পৰিচয় গঢ়ি তোলক। মই দেশবাসীৰ প্ৰতি আহ্বান জনাওঁ যে আমাৰ খেলৰ জগতৰ লগত জড়িত বন্ধুসকলৰ বাবে উৎসাহ আৰু উদ্দীপনা ভৰা পৰিৱেশ সৃষ্টি কৰাত আমি সকলোৱেই কিবাকিবি কৰোঁ। যোৱা 8-10 দিন ধৰি ভিন ভিন ঠাইৰ পৰা ৰিজাল্ট আহি আছে। মই ইলেকশ্যনৰ ৰিজাল্টৰ কথা কোৱা নাই, মই সেইসকল বিদ্যাৰ্থীৰ কথা কৈছোঁ যিসকলে গোটেই বছৰ ধৰি অশেষ কষ্ট কৰি পৰীক্ষা দিছে, 10ম শ্ৰেণীৰ, 12ম শ্ৰেণীৰ, এটাৰ পাছত আনটোৰ ৰিজাল্ট ওলোৱা আৰম্ভ হৈ গৈছে। এইটোতো স্পষ্ট হৈ গৈছে যে আমাৰ জীয়ৰীসকলে পৰাক্ৰম দেখুৱাইছে, সুখৰ কথা। এই পৰীক্ষাত যিসকল সফল হৈছে তেখেতসকলক মোৰ শুভকামনা অভিনন্দন জনালো। যিসকল সফল হ'ব নোৱাৰিলে তেখেতসকলক মই পুনৰ এটা কথা ক'বলৈ বিচাৰোঁ যে জীৱনটোত কৰিবলগীয়া বহুত কিবাকিবি আছে। যদি আমি বিচৰা ধৰণে ফলাফল অহা নাই তথাপিও জীৱন থমকি নৰয়। আত্মবিশ্বাসেৰে জীয়াই থাকিব লাগে, আত্মবিশ্বাসেৰে আগবাঢ়ি যাব লাগে। কিন্তু মোৰ সন্মুখত এটা অতি নতুন ধৰণৰ প্ৰশ্ন আহি পৰিছে আৰু মই অৱশ্যে এই বিষয়ত কেতিয়াও ভবাই নাছিলোঁ। কিন্তু মোৰ মাই গভত এখন ইমেইল আহিছে, তেতিয়াহে মোৰ দৃষ্টিগোচৰ হ'ল। মধ্যপ্ৰদেশৰ কোনোবা এগৰাকী শ্ৰীমান গৌৰৱ পেটেল, তেওঁ নিজৰ এক কঠিন অৱস্থাৰ কথা মোৰ সন্মুখত দাঙি ধৰিছে। তেওঁ কৈছে যে মধ্যপ্ৰদেশৰ বোৰ্ড পৰীক্ষাত তেওঁ হেনো শতকৰা 89.33 নম্বৰ লাভ কৰিছে। এই কথাখিনি পঢ়ি মোৰ এনে লাগিছিল, বাহ, কেনে আনন্দৰ কথা। কিন্তু তাৰ পিছতহে তেওঁ নিজৰ দুখৰ কথাখিনি ক'লে। গৌৰৱ পেটেলে ক'লে যে মহাশয়, 89.33 নম্বৰলৈ মই যেতিয়া ঘৰ পালোগৈ তেতিয়া মই মনতে ভাবি আছিলোঁ যে মোক সকলোৱে অভিনন্দন জনাব। কিন্তু মই আচৰিত হৈছিলোঁ, ঘৰত মোক প্ৰত্যেকেই এই কথাকেই কৈছিল যে আৰু যদি 4 নম্বৰ বেছিকৈ পালোহেঁতেন তেনেহ'লে শতকৰা 90ৰ ঘৰত মোৰ নম্বৰ থাকিলহেঁতেন। মানে মোৰ পৰিয়াল আৰু মোৰ বন্ধু, মোৰ শিক্ষক, কোনেও মোৰ 89.33 নম্বৰক লৈ সুখী নহয়। প্ৰত্যেকেই মোক কৈ আছিল যে মাত্ৰ 4 নম্বৰৰ বাবেহে তুমি শতকৰা 90ৰ ঘৰত স্থান নাপালা। এতিয়া মই এই কথাটো বুজি পোৱা নাই যে মই এনে এক পৰিস্থিতিত কি কৰোঁ। জীৱনত এইবোৰেই মাত্ৰ আছে নেকি? মই যি কৰিলোঁ সেয়া কি ভাল নাছিল? মই বাৰু অলপ কমকৈ পঢ়িলোঁ নেকি? নাজানো, মোৰ মনত এক বোজা অনুভূত হৈছে। গৌৰৱ, আপোনাৰ চিঠিখন মই অতি মনোযোগেৰে পঢ়িছোঁ আৰু মোৰ এনে অনুভৱ হৈছে, হয়তো এনে বেদনা কেৱল আপোনাৰেই নহয়, আপোনাৰ নিচিনা লাখ লাখ বিদ্যাৰ্থীৰো হ'ব। কাৰণ এনে এক ধৰণৰ পৰিৱেশ গঢ় লৈ উঠিছে যে যি হ'ল সেয়ালৈ সন্তুষ্ট হোৱাৰ পৰিৱৰ্তে তাতো আমি অসন্তোষ প্ৰকাশ কৰোঁ। এয়া নেতিবাচকতাৰ অন্য ৰূপ। প্ৰতিটো কথাতে অসন্তোষ প্ৰকাশ কৰি আমি সমাজখন সন্তোষৰ দিশলৈ কেতিয়াও লৈ যাব নোৱাৰিম। ভাল হ'লহেঁতেন যদিহে আপোনাৰ আত্মীয়সকলে, আপোনাৰ বন্ধুসকলে 89.33 নম্বৰ লাভ কৰাৰ বাবে আপোনাৰ শলাগ ল'লেহেঁতেন, তেতিয়াহ'লে আপুনি নিজেই অধিক কিবা এটা কৰাৰ ইচ্ছা কৰিলেহেঁতেন। মই অভিভাৱকসকলক, ওচৰ চুবুৰীয়াসকলৰ প্ৰতি অনুৰোধ কৰোঁ যে আপোনাৰ সন্তানৰ যিয়েই ফলাফল হয় তাক মানি লওক, আদৰি লওক, সন্তুষ্টি লাভ কৰক আৰু তেওঁক আগুৱাই যাবলৈ উৎসাহিত কৰক। অন্যথা এনেকুৱা হ'ব যে এনে দিনো আহিব যে 100 নম্বৰ পোৱাৰ পিছতো আপুনি হয়তো ক'ব যে 100 নম্বৰ পালা, কিন্তু তুমি এনেকুৱা কিবা এটা কৰিলে আৰু ভাল হ'লহেঁতেন। প্ৰতিটো বস্তুৰে এটা মৰ্যাদা থকা উচিত। যোধপুৰৰ পৰা সন্তোষগিৰি গোস্বামীয়ে মোলৈ প্ৰায় একেধৰণৰ কথাকে লিখিছে। তেওঁ কৈছে যে ওচৰ চুবুৰীয়া সকলো মোৰ ফলাফলক লৈ সন্তুষ্ট নহয়, তেওঁলোকে একেবাৰেই মানি লোৱা নাই। তেওঁলোকে কয় যে আৰু যদি ভাল কৰিলাহেঁতেন, আৰু যদি ভাল কৰিলাহেঁতেন। কবিতা এটা মোৰ সম্পূৰ্ণকৈ মনত নাই, কিন্তু বহুদিন আগতে মই পঢ়িছিলোঁ। কোনোবা কবিয়ে লিখিছিল যে জীৱনৰ কেনভাছত মই বেদনাকে চিত্ৰায়িত কৰিছোঁ, আৰু যেতিয়া তাৰ প্ৰদৰ্শন হৈছিল বহুলোক আহিল, ক'লে তাতচাপৰ প্ৰয়োজন আছে। কোনোবাই ক'লে যে নীলাৰ ঠাইত হালধীয়া হ'লে ভাল হ'লহেঁতেন। কোনোবাই ক'লে এই ৰেখাডাল এইখিনিত নাথাকি এইখিনিত থকা হ'লে ভাল হ'লহেঁতেন। যদি মোৰ এই বেদনাৰ চিত্ৰত কোনো দৰ্শকে চকুলো বোৱালেহেঁতেন। কবিতাটোৰ শব্দবোৰ এনেধৰণৰে আছিল, এতিয়া মোৰ মনত নাই, বহুত দিনৰ আগৰ কবিতা, কিন্তু সাৰাংশটো এনেকুৱাই। সেই চিত্ৰৰ পৰা কোনেও বেদনা বুজি নাপালে, সকলোৱে তাতচাপৰ কথাকে কৈ থাকিল। সন্তোষগিৰি, আপোনাৰ কথাও এনেকুৱাই, যেনেকৈ গৌৰৱেও চিন্তা কৰিছে, আৰু আপোনাৰ নিচিনা কোটি কোটি বিদ্যাৰ্থীৰো নিশ্চয় এনে দশাই হৈছে। মানুহৰ আশা অনুভূতিবোৰ পূৰ্ণ কৰিবলৈ বোজাটো আহি পৰেহি আপোনালোকৰ দৰে লোকৰ ওপৰত। মই আপোনাক ইয়াকে ক'ম, এনেকুৱা অৱস্থাত আপুনি নিজৰ ভাৰসাম্য নেহেৰুৱাব। সকলোৱে নিজৰ আশা অনুভূতিবোৰ ব্যক্ত কৰে, শুনি থাকক, কিন্তু আপুনি নিজৰ মততে থাকিব আৰু অধিক ভাল কৰিবলৈ প্ৰয়াস কৰি থাকিব। কিন্তু যি পায় সেই লৈ সন্তুষ্ট নহ'লে কেতিয়াও আপুনি অট্টালিকা সাজিব নোৱাৰিব। সফলতাৰ ভেটিয়েই বৃহৎ সফলতাৰ আধাৰ হ'ব পাৰে। সফলতাৰ পৰা উৎপন্ন হোৱা অসন্তোষেৰে সফলতাৰ জখলা সাজিব নোৱাৰি। ই অসফলতাৰ গ্যাৰাণ্টি হয়গৈ। আৰু এইবাবে মই আপোনালোকক অনুৰোধ কৰিম, যিমান সফলতা পাইছে সেয়া গুণগুণাওক, ইয়াৰ পৰা নতুন সফলতাৰ সম্ভাৱনা সৃষ্টি হ'ব। কিন্তু এটা কথা মই ওচৰ চুবুৰীয়া আৰু পিতৃ মাতৃ বন্ধুসকলক বেছিকৈ ক'বলৈ বিচাৰিছোঁ, যে দয়া কৰি আপোনালোকে আশা অনুভূতিবোৰ সন্তানৰ ওপৰত জাপি নিদিব। আৰু বন্ধুসকল, কেতিয়াবা জীৱনত সফল নহ'লে জীৱনৰ গতিধাৰা স্থিৰ হৈ নাযায়। যিসকলে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম নহয়, দেখা যায় তেওঁলোক খেল, সংগীত, শিল্পকলা, বেপাৰ বাণিজ্যত আগৰণুৱা হৈ পৰে। ঈশ্বৰে সকলোকে কিবা নহয় কিবা এটা অদ্ভুত বিদ্যা দিয়েই পঠিয়ায়। কেৱল আপোনালোকে নিজৰ ভিতৰত থকা শক্তিটোক চিনি উলিয়াওক, শক্তি কেন্দ্ৰীভূত কৰক, আপুনি আগবাঢ়িবলৈ নিশ্চয় সক্ষম হ'ব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে এয়া সংঘটিত হয়। আপোনালোকে নিশ্চয় সন্তুৰ নামৰ বাদ্যবিধৰ নাম শুনিছে বা শুনিছেও। এসময়ত সন্তুৰ কাশ্মীৰৰ লোকসংগীতৰ সৈতে বজোৱা বাদ্য আছিল, কিন্তু এজন পণ্ডিত শিৱ কুমাৰ আছিল, তেওঁ এই বাদ্যবিধত হাত বোলালে আৰু বাদ্যবিধক বিশ্বৰ এক মহত্বপূৰ্ণ বাদ্যৰূপে প্ৰতিষ্ঠিত কৰালে। ঠিক সেইদৰে চেহনাই বাদ্যবিধো সংগীতৰ জগতৰ কিছু কিছু ক্ষেত্ৰতে সীমাবদ্ধ আছিল। ৰজা মহাৰজাসকলৰ প্ৰৱেশদ্বাৰ অথবা দৰবাৰতহে চেহনাইৰ স্থান আছিল। কিন্তু বিছমিল্লা খাঁৰ হাতত পৰি চেহনাই এটা চিনাকি লাভ কৰিলে আৰু বিশ্বৰ এবিধ উত্তম বাদ্য হৈ উঠিল। সেয়েহে আপোনাৰ ওচৰত কি আছে, কেনে হৈ আছে, সেই চিন্তা পৰিহাৰ কৰক। কেৱল মাত্ৰ আপুনি মনোযোগ দিয়ক, একাত্ম হওক, ফলাফল লাভ আপুনি কৰিবই কৰিব। মোৰ প্ৰিয় দেশবাসী, মই প্ৰায়ে প্ৰত্যক্ষ কৰিছোঁ যে আমাৰ দুখীয়া পৰিয়ালবোৰে নিৰোগী হৈ থাকিবলৈ যি ব্যয় কৰে, সেই ব্যয়ে তেওঁলোকৰ জীৱন ৰথৰ গতি অসন্তুলিত কৰি তোলে। এই কথাও সঁচা যে নিৰোগী হৈ থাকিবলৈ কম খৰচ কৰিলেও হয়, কিন্তু ৰোগত পৰাৰ পিছত সুস্বাস্থ্য গঢ়ি তুলিবলৈ বহুতো ধন খৰচ কৰিবলগীয়া হয়। আমি এনে এটা জীৱন কিয় অতিবাহিত নকৰোঁ যে ৰোগ ব্যাধি হ'বই নোৱাৰে, পৰিয়ালটোৰ ওপৰত আৰ্থিক বোজা পৰিবই নোৱাৰে? এক হ'ল স্বচ্ছতা, ৰোগ ব্যাধিৰ পৰা হাত সাৰি থকাৰ আটাইতকৈ শক্তিশালী ভেটি। দৰিদ্ৰসকলক যদিহে আটাইতকৈ ডাঙৰ সেৱা কোনোবাই আগবঢ়াব পাৰে, সেয়া হ'ল স্বচ্ছতা। আৰু মই সদায়েই আগ্ৰহী হোৱা যোগ হ'ল দ্বিতীয়বিধ সেৱা, কোনো কোনোৱে য়োগা বুলিও কয়। 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ বিশ্বই যোগৰ প্ৰতি আকৰ্ষিত হৈছে, শ্ৰদ্ধাশীল হৈছে, বিশ্ববাসীয়ে স্বীকৃতিও দিছে। আমাৰ পূৰ্বপুৰুষে আমাক প্ৰদান কৰা অমূল্য উপহাৰ, যিটো আমি বিশ্ববাসীক প্ৰদান কৰিছোঁ। উদ্বিগ্নতাগ্ৰস্ত বিশ্ববাসীক এক সন্তুলিত জীৱনশৈলী কেৱল যোগেহে প্ৰদান কৰিব পাৰে। প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। যোগাভ্যাস কৰা ব্যক্তি সুস্থ হৈ থাকে, সন্তুলিত হয়, প্ৰবল ইচ্ছাশক্তিৰে চহকী হয়, অতুলনীয় আত্মবিশ্বাসৰ অধিকাৰী হয়, সকলো কাৰ্যতে একাগ্ৰচিত্ত হয়। 21 জুন যোগ দিৱস কেৱল এটা দিৱসেই নহয়, ই যাতে আৰু ব্যাপ্ত হয়, প্ৰত্যেক ব্যক্তিয়ে দিনটোত 20 মিনিট, 25 মিনিট, আধা ঘণ্টা যোগৰ বাবে যাতে খৰচ কৰে। আৰু ইয়াৰ বাবে 21 জুনৰ যোগ দিৱসে আমাক অনুপ্ৰেৰণা যোগায়। কেতিয়াবা কেতিয়াবা সামগ্ৰিক পৰিৱেশো আমাৰ জীৱনত পৰিৱৰ্তনৰ কাৰক হৈ উঠে। মই আশা কৰোঁ 21 জুনৰ দিনটোত আপুনিও উদ্যোগ লওক, এতিয়াও এমাহ সময় আছে। আপুনি ভাৰত চৰকাৰৰ ৱেবছাইটলৈ গৈ এইবাৰৰ যোগ দিৱসৰ চিলেবাছ কি, কি কি আসন কৰিব লাগে, কেনেকৈ কৰিব লাগে, এইসমূহৰ সম্পূৰ্ণ বিৱৰণ লাভ কৰিব পাৰিব। সেয়া চাওক আৰু নিজৰ গাঁৱত, চুবুৰীত, আপোনাৰ চহৰত, আপোনাৰ স্কুলত, আনকি কাৰ্যালয়তো কৰাওক। এতিয়াৰে পৰা এই এমাহ আপুনি আৰম্ভ কৰি দিয়ক, দেখিব 21 জুনৰ আপুনিও অংশীদাৰ হৈ উঠিছে। মই বহুবাৰ পঢ়িছোঁ যে যদিহে কাৰ্যালয়ত ৰাতিপুৱা একত্ৰিত হৈ যোগ আৰু প্ৰাণায়াম দৈনিক কৰা হয়, তেন্তে গোটেই কাৰ্যালয়ৰে কৰ্মদক্ষতা বৃদ্ধি হয়, বাতাৱৰণটোই সলনি হৈ যায়। 21 জুনৰ দিনটোক আমি আমাৰ জীৱনত, আমাৰ সমাজ জীৱনত, আমাৰ আশপাশত কিবা এটা নতুন যোগ দিয়াৰ উদ্দেশ্যে প্ৰয়োগ কৰিব নোৱাৰোনে বাৰু? মই এবাৰ চণ্ডীগড়ৰ কাৰ্যসূচীত ভাগ ল'বলৈ যাম। 21 জুনৰ দিনা মই চণ্ডীগড়বাসীৰ সৈতে যোগ কৰিম। আপুনিও সেইদিনা যোগ কৰক, সমগ্ৰ বিশ্ববাসীয়ে কৰিব। আপুনি যাতে পিছ পৰি নাথাকে, এয়াই মোৰ অনুৰোধ। আপুনি সুস্থ হৈ থকাটো ভাৰতবৰ্ষ সুস্থ হৈ থকাৰ বাবে অতীৱ প্ৰয়োজনীয়। মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ যোগেদি মই আপোনালোকক প্ৰতিবাৰেই লগ পাওঁ। বহুদিন আগতে মই আপোনালোকক এটা মোবাইল নাম্বাৰ দিছিলোঁ য'ত মিছড কল কৰি মন কী বাত শুনিব পৰা যায়, কিন্তু এতিয়া আৰু সহজ কৰি দিয়া হৈছে। এতিয়া কেৱল 4টা সংখ্যা ব্যৱহাৰ কৰি মিছড কল কৰিলেই মন কী বাত শুনিব পাৰিব। 4টা সংখ্যাৰ নম্বৰটো হ'ল 1922 1922 1922। এই নম্বৰটোলৈ মিছড কল কৰি আপুনি যেতিয়াই মন যায়, য'তে মন যায়, যি ভাষাতে মন যায় মন কী বাত শুনিব পাৰিব। প্ৰিয় দেশবাসী, পুনৰবাৰ আপোনালোকক নমস্কাৰ জনাইছোঁ। মই পানীৰ বিষয়ে কোৱা কথাখিনি নেপাহৰিব, মনত ৰাখিব নহয়? ভাল বাৰু, ধন্যবাদ, নমস্কাৰ।
ইমান পৰে আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ শুনিলে। অনুষ্ঠানটি অসমৰ আকাশবাণীৰ কেওটা কেন্দ্ৰই ৰিলে কৰি শুনালে।